বাতৰি পঢ়িছো জিন্তি ৰাণী ডেকাই আৰু মোৰ সৈতে আছে অংকুৰজ্যোতি শৰ্মা। এতিয়াৰ ঘাই ঘাই বাতৰিকেইটা হ'ল, কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে লোকসভাত আজি 2025-26 বিত্তীয় বৰ্ষৰ বাজেট উত্থাপন কৰি কয় যে এই বাজেটৰ লক্ষ্য হৈছে বিকশিত ভাৰতৰ আকাংক্ষা পূৰ কৰা। কেন্দ্ৰীয় বাজেটত বছৰি আয় 12 লাখ টকালৈ কৰ ৰেহাই ঘোষণা কৰাৰ লগতে জ্যেষ্ঠ নাগৰিকৰ কৰ ৰেহাই 50,000 টকাৰ পৰা 1 লাখ টকালৈ বৃদ্ধি কৰা হৈছে। বাজেটত কৃষি উৎপাদন বৃদ্ধি আৰু কৃষকৰ উন্নয়নৰ লগতে 1,70,00,000 কৃষকলৈ ঋণ সুবিধা প্ৰদানৰ উদ্দেশ্যে জিলাসমূহত প্ৰধানমন্ত্ৰী ধন ধ্যান কৃষি যোজনা আৰম্ভ কৰাৰ প্ৰস্তাৱ লোৱা হৈছে। আৰু অসমৰ নামৰূপত 12,70,000 মেট্ৰিক টন বাৰ্ষিক ইউৰিয়া উৎপাদনৰ বাবে ইউৰিয়া প্ৰকল্প স্থাপন কৰা হ'ব বুলি বাজেটত প্ৰস্তাৱ লোৱা হৈছে। তেওঁ উৎপাদন বৃদ্ধি আৰু বজাৰ ব্যৱস্থা উন্নত কৰাৰ বাবে মাখানা বোৰ্ড গঠনৰ ঘোষণা কৰিছে। কিষাণ ক্ৰেডিট কাৰ্ডৰ সীমা 5 লাখ টকালৈ বৃদ্ধি কৰা হৈছে। বাজেটত কৃষি উৎপাদন বৃদ্ধি আৰু কৃষকৰ উন্নয়নৰ লগতে 1,70,00,000 কৃষকলৈ ঋণ সুবিধা প্ৰদানৰ উদ্দেশ্যে জিলাসমূহত প্ৰধানমন্ত্ৰী ধন ধ্যান কৃষি যোজনা আৰম্ভ কৰাৰ প্ৰস্তাৱ লোৱা হৈছে। দেশৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ উন্নয়নৰ বাবে বাজেটত উল্লেখ কৰা হৈছে। উদ্যোগীৰ বাবে এই বাজেটত 10,000 কোটি টকাৰ আঁচনিৰ লগতে মহিলা উদ্যোগীৰ বাবে বিশেষ আঁচনিৰ ব্যৱস্থা কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ এই বাজেটত আয়কৰ গাঁথনি সৰলীকৃত কৰাৰ বাবে বিত্তমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিছে। বিত্তমন্ত্ৰীয়ে মধ্যবিত্তক সকাহৰ বাবে আয়কৰ গাঁথনিত সংস্কাৰৰ প্ৰস্তাৱ কৰিছে। দেশৰ মধ্যবিত্ত লোকসকলক সকাহ দিয়াৰ উদ্দেশ্যে 12 লাখ টকালৈ আয়কৰ ৰেহাইৰ ঘোষণা কৰা হৈছে। ইয়াৰে বছৰি আয় 4 লাখলৈ কোনো ধৰণৰ আয়কৰ দিব নালাগে। 4-8 লাখ টকালৈ 5% কৰ ৰেহাইৰ ঘোষণা আৰু 8-12 লাখ টকালৈ 10% কৰ ৰেহাই দিয়া হ'ব বুলি বাজেটত শ্ৰীমতী সীতাৰমণে প্ৰস্তাৱ কৰে। কেন্দ্ৰীয় বাজেটত বছৰি আয় 12 লাখ টকালৈ কৰ ৰেহাই ঘোষণা কৰাৰ লগতে জ্যেষ্ঠ নাগৰিকসকলৰ কৰ ৰেহাই 50,000 টকাৰ পৰা 1 লাখ টকালৈ বৃদ্ধি কৰা হৈছে। জনসাধাৰণৰ স্বাস্থ্য সুনিশ্চিত কৰিবলৈ দেশৰ স্বাস্থ্যখণ্ডত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। জীৱনদায়িনী 37-বিধ ঔষধৰ ক্ষেত্ৰতো কৰ ৰেহাই দিয়া হ'ব বুলি বিত্তমন্ত্ৰীয়ে ঘোষণা কৰে। 2025 চনৰ ভিতৰত দেশৰ সকলোবোৰ জিলা হাস্পতালত 2,000টা কেন্সাৰ কেন্দ্ৰ স্থাপন কৰা হ'ব। চিকিৎসা মহাবিদ্যালয়সমূহত 10,000 অতিৰিক্ত আসনৰ ব্যৱস্থা কৰা হ'ব বুলিও বাজেটত উল্লেখ কৰে। দেশত 2,000টা দিনৰ ভাগত শিশুৰ পৰিচৰ্যা কেন্দ্ৰ স্থাপন কৰা হ'ব বুলিও বিত্তমন্ত্ৰীয়ে বাজেটত ঘোষণা কৰে। দেশৰ 5খন IITৰ সক্ষমতা বৃদ্ধিৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। এই বাজেটত 100% অঞ্চলক সামৰি জলজীৱন মিছনৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। মিছনৰ অধীনত সকলোকে নলযোগে খোৱা পানীৰ যোগান ধৰাৰ বাবে ৰাজ্য চৰকাৰৰ সৈতে চুক্তি সম্পন্ন কৰা হ'ব বুলিও শ্ৰীসীতাৰমণে ঘোষণা কৰে। পাটনাত নতুন গ্ৰীণফিল্ড বিমানবন্দৰ স্থাপন কৰা হ'ব বুলিও শ্ৰীমতী সীতাৰমণে বাজেটত উল্লেখ কৰে। অসমৰ নামৰূপৰ সাৰ কাৰখানাৰ বাবে বিত্তমন্ত্ৰীয়ে বাজেটত বৃহৎ ঘোষণা কৰিছে। বছৰি 12,70,000 মেট্ৰিক টন ইউৰিয়া উৎপাদনৰ লক্ষ্যৰে নামৰূপত নতুনকৈ ইউৰিয়া প্ৰকল্প স্থাপন কৰা হ'ব। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই বাজেটক আদৰণি জনাইছে। নুমলীগড় শোধনাগাৰৰ পৰিচালন সঞ্চালক ভাস্কৰ জ্যোতি ফুকনে বাজেটক আদৰণি জনাই এইদৰে কয়। ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেট দাখিল কৰি কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে কয় যে ভাৰতৰ অৰ্থনীতি বিশ্বৰ অৰ্থনৈতিক বিকাশশীল দেশসমূহতকৈ দ্ৰুতগতিত আগবাঢ়ি আছে। ইপিনে কেইবাজনো বিৰোধী নেতাই চৰকাৰক সমালোচনা কৰি কয় যে বাজেটত মধ্যবিত্ত শ্ৰেণী আৰু দেশৰ যুৱক যুৱতীসকলৰ বাবে একো নাই। সংসদৰ বাহিৰত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত কংগ্ৰেছৰ সাংসদ শশী থাৰুৰে কয় যে এই বাজেটত নিবনুৱা সমস্যা আৰু যুৱক যুৱতীসকলক লৈ অন্য কোনো ধৰণৰ আলোচনা কৰা হোৱা নাই। টি এম চিৰ সাংসদ অভিষেক বেনাৰ্জীয়ে কয় যে বাজেটত মধ্যবিত্ত শ্ৰেণীৰ বাবে একো নাই। ডি এম কেৰ সাংসদ দয়ানিধি মৰাণে চৰকাৰে বাজেটত মধ্যবিত্ত শ্ৰেণীক আওকাণ কৰাৰ অভিযোগ উত্থাপন কৰে। তেওঁ কয় যে বিহাৰৰ বাবে কেইবাটাও ঘোষণা কৰা হৈছে কিয়নো ৰাজ্যখনত বছৰৰ শেষৰ ফালে নিৰ্বাচন অনুষ্ঠিত হ'ব। তেওঁ লগতে কয় যে আনহাতে দক্ষিণৰ ৰাজ্যসমূহক সম্পূৰ্ণৰূপে আওকাণ কৰা হৈছে।
ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ আজি প্ৰতিষ্ঠা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ বিশাল উপকূল ৰক্ষাৰ ক্ষেত্ৰত এই শক্তিৰ সাহস, নিষ্ঠা আৰু অদম্য সতৰ্কতাৰ বাবে প্ৰশংসা কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰীমোদীয়ে কয় যে সামুদ্ৰিক সুৰক্ষাৰ পৰা দুৰ্যোগৰ প্ৰতি সঁহাৰি জনোৱালৈকে, চোৰাংচোৱা বিৰোধী অভিযানৰ পৰা আৰম্ভ কৰি পৰিৱেশ সুৰক্ষালৈকে ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে ইয়াৰ জলধাৰা আৰু জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰে। আমেৰিকাত যোৱা নিশা উত্তৰ পূব ফিলাডেলফিয়াত এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাত বহু লোক নিহত হোৱাৰ আশংকা কৰা হৈছে। দুৰ্ঘটনাটোৰ ফলত বৃহৎ অগ্নিকাণ্ড সংঘটিত হোৱাৰ লগতে অতি জৰুৰীকালীন অৱস্থাৰো সৃষ্টি হোৱাৰ আশংকা কৰা হৈছে। আৰক্ষীয়ে জনোৱা মতে ৰনহাৰ্ষ্টৰ আৱাসিক চুবুৰীৰ ৰুজভেল মলৰ সমীপত এই দুৰ্ঘটনা সংঘটিত হয়। মাত্ৰ দুদিন পূৰ্বে ৱাশ্বিংটনৰ ৰেগান ৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত যাত্ৰীবাহী বিমান আৰু সামৰিক হেলিকপ্টাৰৰ সংঘৰ্ষত 67 লোকৰ মৃত্যু হোৱাৰ পিছতে এই দুৰ্ঘটনা সংঘটিত হয়। ইণ্ডিয়ান ছুপাৰ লীগত যোৱা সন্ধিয়া মুম্বাই ফুটবল এৰেনাত অনুষ্ঠিত এখন খেলত মুম্বাই চিটি এফ চিৰ বিৰুদ্ধে ইষ্ট বেংগল এফ চিয়ে গলশূন্যভাৱে ড্ৰ খেলে। প্ৰতিযোগিতাত মুম্বাইৰ এইটো সপ্তমটো ড্ৰ আছিল আৰু দলটোৱে 18খন খেলত 28 পইণ্ট লাভ কৰি তালিকাৰ ষষ্ঠ স্থানত আছে। আজি নতুন দিল্লীৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত সন্ধিয়া 5 বজাত পঞ্জাব এফ চিৰ বিৰুদ্ধে বেংগালুৰু এফ চিয়ে খেলিব। পাছত সন্ধিয়া 7:30 বজাত কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগণত মোহনবাগান ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে মহম্মদান এছ চিয়ে অৱতীৰ্ণ হ'ব। ইউৰোপীয় আউটডোৰ চেম্পিয়নশ্বিপত যোৱা নিশা ফ্ৰান্সৰ মিটিং মিৰাপাচ মেট্ৰ'পলত অনুষ্ঠিত পুৰুষৰ 60 মিটাৰ হাৰ্ডলছত ভাৰতৰ তেজস শীৰ্ষেই ৰূপৰ পদক লাভ কৰে। ইয়াৰ উপৰিও তেওঁ 7.64 ছেকেণ্ডৰ সময়েৰে নতুন ৰাষ্ট্ৰীয় অভিলেখ গঢ়িবলৈ সক্ষম হয় আৰু নিজৰ পূৰ্বৰ শ্ৰেষ্ঠ 7.65 ছেকেণ্ড সময় ভংগ কৰে। স্পেইনৰ এনৰিকে লপিছে 7.54 ছেকেণ্ডত সোণৰ পদক লাভ কৰাৰ বিপৰীতে ফ্ৰান্সৰ উইলহেম বেলছিয়ানে 7.67 ছেকেণ্ড সময়েৰে ব্ৰঞ্জৰ পদক লাভ কৰে। নতুন দিল্লীৰ ভাৰত মণ্ডপত আজি বিশ্ব গ্ৰন্থমেলা আৰম্ভ হ'ব। এই বছৰৰ বিশ্ব গ্ৰন্থমেলাৰ মূল বিষয় হৈছে আমি ভাৰতৰ জনসাধাৰণ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে 9 দিনীয়াকৈ আয়োজিত এই গ্ৰন্থমেলা উদ্বোধন কৰিব। বাতৰি শেষ কৰাৰ আগে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে লোকসভাত আজি 2025-26 বিত্তীয় বৰ্ষৰ বাজেট উত্থাপন কৰি কয় যে এই বাজেটৰ লক্ষ্য হৈছে বিকশিত ভাৰতৰ আকাংক্ষা পূৰ কৰা। কেন্দ্ৰীয় বাজেটত বছৰীয়াই 12 লাখ টকালৈ কৰ ৰেহাই ঘোষণা কৰাৰ লগতে জ্যেষ্ঠ নাগৰিকসকলৰ কৰ ৰেহাই 50,000 টকাৰ পৰা 1 লাখ টকালৈ বৃদ্ধি কৰা হৈছে। বাজেটত কৃষি উৎপাদন বৃদ্ধি আৰু কৃষকৰ উন্নয়নৰ লগতে 1,70,00,000 কৃষকলৈ ঋণ সুবিধা প্ৰদানৰ উদ্দেশ্যে জিলাসমূহত প্ৰধানমন্ত্ৰী ধন ধেন কৃষি যোজনা আৰম্ভ কৰাৰ প্ৰস্তাৱ লোৱা হৈছে আৰু অসমৰ নামৰূপত 12,70,000 মেট্ৰিক টন বাৰ্ষিক ইউৰিয়া উৎপাদনৰ বাবে ইউৰিয়া প্ৰকল্প স্থাপন কৰা হ'ব বুলি বাজেটত প্ৰস্তাৱ কৰা হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে হৈ গ'ল। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব। নমস্কাৰ।